এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজপত্ৰিত অধিসূচনা জাৰি হোৱা বুলি ঘোষণা কৰে। ইয়াৰ লগে লগে ৰাজ্যত মনোনয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। 126টা সমষ্টিৰ বাবে 23 মাৰ্চত মনোনয়ন দাখিলৰ সামৰণি পৰিব। সমষ্টিসমূহৰ ভিতৰত 9টা অনুসূচিত জাতিৰ বাবে আৰু 19টা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে বুলি শ্ৰীগোৱেলে সংবাদমেলত প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ 31,486টা ভোটকেন্দ্ৰত 2,50,21,413 ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। এই ভোটগ্ৰহণত 100% ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হ'ব। ভোটগ্ৰহণ নিয়াৰিকৈ চলাই নিয়াৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ 200টা কোম্পানী ইতিমধ্যে ৰাজ্যত উপস্থিত হৈছে আৰু এই সপ্তাহতে কেইবাটাও কোম্পানী আহি পাব বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। দলগাঁও সমষ্টিত সৰ্বাধিক সংখ্যক আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আমৰি সমষ্টিত সৰ্বনিম্ন ভোটদাতা আছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীগোৱেলে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা নথি পত্ৰসহ কেন্দ্ৰলৈ গৈ সকলোকে ভোটৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহান জনায়। মুখ্য নিৰ্বাচনী বিষয়াজনে নিৰ্বাচনৰ সময়ত নগদ ধন সৰবৰাহ সন্দৰ্ভত থকা নীতি নিয়মৰ বিষয়ে কালি সংবাদমেলত প্ৰকাশ কৰে।
Guidelines says ki 50,000, but the commission has very clearly said that the intention of the person carrying the cash must be verified before you seize the cash, because many businessmen also from their daily sales carry cash to the banks to deposit. There are sales collections which take place, so whether that money is intended for being used to induce voters is a necessary criteria to seize the cash. So when Honorable Commission has come to Guwahati last time, they had very clearly mentioned in the month of February that please do not harass the people. So we have told our DOs to train their FSTs and SSTs to see the intention behind the cash.
সমাগত বিধানসভা নিৰ্বাচনৰ বাবে কেইবাটাও ৰাজনৈতিক দলে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। ইউ পি পি এল দলে কালি 7গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰে। কোকৰাঝাৰত আয়োজিত এখন সংবাদমেলত ইউ পি পি এলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে এই তালিকা ঘোষণা কৰে। এই অনুসৰি বি টি চিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য আৰু দলটোৰ সভাপতি প্ৰমোদ বড়োক তামোলপুৰ সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে। এপছুৰ প্ৰাক্তন সভাপতি দীপেন বড়োক ওদালগুৰি, ৰাজু কুমাৰ নাৰ্জাৰীক দতমাত আৰু লৰেঞ্চ ইছলাৰীক কোকৰাঝাৰত প্ৰাৰ্থিত্ব দিয়া হৈছে। একেদৰে অনিন্দ বসুমতাৰীক গোসাইগাঁও, নাৰ্চন বড়োক ভেৰগাঁও আৰু কমল সিং নাৰ্জাৰীক বিজনী সমষ্টিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে। চি পি আই এফ দলে কালি 2টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰে। দলটোৱে এখন সংবাদমেলযোগে ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ বাবে মনোৰঞ্জন তালুকদাৰক আৰু গুৰেশ্বৰ সমষ্টিৰ বাবে বাপুৰাম বড়োক প্ৰাৰ্থিত্ব দিয়াৰ কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ, অসম জাতীয় পৰিষদ, চি পি আই এম, এ পি এইচ এল চি আৰু চি পি আই এম এল দলৰ মাজত আসন বুজাবুজি সম্পন্ন হৈছে। ইয়াৰ পূৰ্বে আম আদমী পাৰ্টীয়ে 14টা সমষ্টিৰ বাবে তালিকা ঘোষণা কৰিছে। কংগ্ৰেছ দলে 2খনকৈ প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে। এ আই ইউ ডি এফ দলে 9জন প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। ৰাইজৰ দলেও 11গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে। বিজেপিয়ে কাইলৈ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বিজেপিৰ প্ৰাৰ্থী তালিকাত কেইবাখনো নতুন মুখ থাকিব। বৰাক উপত্যকাৰ 10টা সমষ্টিত বিজেপিয়ে আৰু 3টা সমষ্টিত অগময় প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। ৰাজ্যৰ বিভিন্ন ঠাইত যোৱা নিশা অহা ধুমুহাত বিস্তৰ ক্ষতি হয়। তামোলপুৰ জিলাত মাজনিশা অহা ধুমুহাজাকে কুমাৰীকাটা, খৈৰাণী, আঙাৰকাটা, খৈৰাবাৰী, নাৰায়ণপুৰ, কাউলী, নাগৰিজুলি, ঢেকীপোটাকে ধৰি বিস্তীৰ্ণ অঞ্চলত বহু লোকৰ ঘৰ দুৱাৰ ভাগি ক্ষতি কৰে। ধুমুহাত তামোল নাৰিকলকে ধৰি বিভিন্ন লাগনি গছ ভাঙি পৰাৰ ফলত সাধাৰণ ৰাইজ আৰ্থিক লোকচানৰ সন্মুখীন হৈছে। জিলাখনৰ গুৰেশ্বৰ সমষ্টিৰ বিভিন্ন ঠাইত ধুমুহাত গছ উভালি পৰাৰ ফলত যাতায়াতো সাময়িকভাৱে ব্যাহত হৈছে। ধুমুহাত বিদ্যুতৰ খুঁটা উভালি পৰাৰ ফলত তাৰ চিঙাত জিলাখনৰ বিভিন্ন ঠাইত বিদ্যুতৰ সংযোগো বিচ্ছিন্ন হৈছে। পশ্চিম কাৰ্বি আংলং জিলাত পুৱতি নিশা অহা ধুমুহাজাকত ঘৰ দুৱাৰ ভগাৰ লগতে বৃহৎ আকাৰৰ গছ উভালি বিস্তৰ ক্ষতি হয়। ইতিমধ্যে জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ক্ষয়ক্ষতিৰ বুজ ল'বলৈ বিভিন্ন স্থানলৈ যাত্ৰা কৰিছে। বিয়লিৰ পৰলৈকে এই সন্দৰ্ভত মিতং তথ্য পোৱা যাব বুলি আমাৰ জিলাখনৰ সংবাদদাতাই জানিবলৈ দিছে। কাছাৰ জিলাতো যোৱা দুদিনত ধুমুহা বতাহ আৰু বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। শিলচৰ চহৰৰ অম্বিকাপট্টি, শ্বিলংপট্টি, বিলপাৰ, বিবেকানন্দ ৰোড, কলেজ ৰোডকে ধৰি কেইবাটাও অঞ্চলত বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈ যাতায়াত ব্যৱস্থা ব্যাহত হৈছে। অসম সাহিত্য সভাৰ ডঃ প্ৰদীপ কুমাৰ বৰুৱা ন্যাসৰ সমালোচনা সাহিত্য বঁটা কালি বিশিষ্ট সমালোচক সাহিত্যিক ডঃ গোবিন্দ প্ৰসাদ শৰ্মাক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। যোৱা 14 মাৰ্চত যোৰহাটৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত আয়োজিত অনুষ্ঠানত এই বঁটা প্ৰদান কৰাৰ কথা আছিল যদিও বঁটাপ্ৰাপক সাহিত্যিকগৰাকীৰ অসুস্থতাৰ বাবে কালি তেওঁৰ কাহিলীপাৰাৰ বাসগৃহত সাহিত্য সভাৰ বিষয়ববীয়াসকলে এই বঁটা প্ৰদান কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।